فيه آيات بينات مقام إبراهيم ومن دخله كان آمنا ولله على الناس حج البيت من استطاع إليه سبيلا ومن كفر فإن الله غني عن العالمين.
তাত বহুতো সুস্পষ্ট নিদৰ্শন আছে, যেনে মাকামে ইব্ৰাহিম অৰ্থাৎ শিলৰ ওপৰত ইব্ৰাহিমৰ পদচিহ্ন, যিয়ে তাত প্ৰৱেশ কৰিব সি নিৰাপত্তা লাভ কৰিব, আৰু মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ্য আছে আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ কৰা তাৰ বাবে অৱশ্য কৰ্তব্য অৰ্থাৎ অনিবাৰ্য। আৰু যিয়ে কুফৰি কৰিব সি জানি থোৱা উচিত নিশ্চয় আল্লাহ সৃষ্টি জগতৰ মুখাপেক্ষী নহয়।